ইয়ুব 41 অধ্যায়। তুমি জানো বৰশীয়ে লিবিয়াথন জন্তুক তুলিব পাৰা বা ৰছীৰে তাৰ জিভা বান্ধিব পাৰা। তুমি তাৰ নাকত নাকি লগাব পাৰানে বা বৰশীয়ে তাৰ কেৱাৰী বিন্ধাব পাৰানে? সি জানো তোমাৰ আগত বৰকৈ কাবু কাকুতি কৰিব বা তোমাক জানো কোমল কথা ক'ব। তুমি তাক চিৰকাললৈকে তোমাৰ দাস কৰি ল'বৰ কাৰণে সি তোমাৰ লগত কোনো চুক্তি কৰিবনে? চৰাই এটিৰ লগত উমলাৰ দৰে তুমি তাৰ লগতো উমলিবানে? বা তোমাৰ দাসবোৰৰ বাবে তুমি তাক বান্ধি ৰাখিবানে? মাছমৰীয়াহঁতে তাক বেচা কিনা কৰিবনে? সিহঁতে মুদৈবিলাকৰ মাজত তাক জানো ভাগ বাতি দিব। তুমি জানো তাৰ ছাল হেলেৰে বা তাৰ মূৰ মাছ খোচা ওলেৰে জানো পূৰ কৰিব পাৰিবা? তাৰ গাত হাত দি চাবাচোন, হাত দিলে সেই যুঁজক সোঁৱৰি আকৌ তেনে নকৰিবা। চোৱা, তাক ধৰিবলৈ আশা কৰা বৃথা, তাক দেখিলেই মানুহ পৰি নাযাবনে? এনে হিংস্ৰ লিবিয়াথনক জোকাব পৰা হাঁহিয়াল কোনো নাই, তেনেহলে মোৰ আগত থিয় হ'ব পৰা কোন আছে? আগেৰে কোনে মোক কিবা দিছিল যাৰ বাবে মই যে কিবা উভতাই দিম? আকাশমণ্ডলৰ তলত থকা সকলো মোৰেই। মই লিবিয়াথনৰ ভৰিৰ বিষয়ে নোকোৱাকৈ মনে মনে নাথাকো, নাইবা তাৰ মহাবল আৰু গাৰ সুন্দৰ গঠনৰ বিষয়ে মই নোকোৱাকৈ নাথাকো। তাৰ ওপৰৰ আচ্ছাদন কোনে গুচাব পাৰে? কোনে তাৰ শক্তিশালী বৰ্মৰ মাজলৈ কোনে সোমোৱাব পাৰে? তাৰ মুখৰ দুৱাৰ দুখলপা কোনে মেলিব পাৰে? তাৰ দাঁতৰ চাৰিওফালে ভয় থাকে, তাৰ পিঠিভাগ ঢালৰ হাড়ীৰে গঢ়া, সেইবোৰ মোহৰ মৰাৰ দৰে দৃঢ়ৰূপে লগোৱা আছে। সেইবোৰ এটাৰ লগত আনটো এনেদৰে লগালগি আছে, তাৰ ভিতৰলৈ বায়ু সোমাব নোৱাৰে। সেইবোৰ ইটোৱে সিটোৰ লগত সংযুক্ত, একেলগে সংলগ্ন, সেইবোৰক পৃথক কৰিব নোৱাৰি। তাৰ হাঁচিয়ে দীপ্তি প্ৰকাশ কৰে, তাৰ চকু অৰুণৰ পীৰ্থিৰ নিচিনা, তাৰ মুখৰ পৰা জ্বলি থকা জোৰ বাহিৰ হয়, জুই ফিৰিঙতি ওলায়, উতলি থকা কেটলিৰ পৰা গৰম ভাপ ওলোৱাৰ দৰে তাৰ নাকৰ পৰা ধোঁৱা ওলায়, তাৰ নিশ্বাসে এঙাৰ জ্বলায়, তাৰ মুখৰ পৰা অগ্নিশিখা বাহিৰ হয়, তাৰ ডিঙিত বল থাকে আৰু ত্ৰাহে তাৰ আগত নাচি থাকে। তাৰ গাৰ ওলমি থকা ভাগ ডাঠকৈ লগা, সেয়ে তাৰ গাত আঁত খাই ধৰা লৰাব নোৱাৰি। তাৰ কলিজা শিলৰ নিচিনা টান, সি ভয়হীন, এনেকি জাত শিলৰ তল চলাৰ নিচিনা টান। যেতিয়া সি নিজে থিয় হয় তেতিয়া বলৱান সকলেও ভয় পায় আৰু ত্ৰাহৰ কাৰণে বিতত হয়। যদি কোনোবাই তৰোৱালেৰে তাক আঘাত কৰে তেতিয়াও তাৰ একো নহ'ব, বা তালৈ যাঠি কাঁড় বা হেল মাৰিলে সকলো মিছা হ'ব। সি লোহাক খেৰৰ নিচিনা দেখে আৰু পিতলক পচা কাঠ যেন জ্ঞান কৰে। ধনুৰ কাৰে তাক খেদাব নোৱাৰে, ফিংগাৰ শিলবোৰো তাৰ আগত তোহৰ দৰেহে হয়। সি গদাক ঘোলা যেন মানে আৰু শব্দে ঘূৰি ঘূৰি অহা বৰ্ষাৰ শব্দত সি হাঁহে। তাৰ তলভাগ ঘেৰ থকা খোলাৰ নিচিনা, সি বোকাৰ ওপৰেদি যাওঁতে মৰণা মৰা যন্ত্ৰ যেন হয়। সি অগাধ জলক উতলোৱা কেৰাহীৰ পানী যেন কৰে আৰু সমুদ্ৰক সুগন্ধি তেল যেন কৰে। সি নিজৰ পাছফালে থকা বাট চিকমিকীয়া কৰে আৰু অগাধ জলক তাৰ পকা চুলীয়া যেন বোধ হয়। ভয়হীন ৰূপে সৰ্জন কৰা তাৰ তুল্য কোনো জন্তুৱেই পৃথিৱীত নাই। সি সকলো উচ্চ পদাৰ্থলৈ চাই থাকে, সি সকলো অহংকাৰী প্ৰাণীৰ ওপৰত ৰজা।